আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা পূৰ্বৰ নিয়ম অনুসৰি অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 26খন জিলাৰ প্ৰায় 14 লাখ লোক সম্প্ৰতি বানৰ কবলত। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজিৰে পৰা অসম আৰু মেঘালয় ভ্ৰমণ। চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাইল ঘটনা মূল অপৰাধী গ্ৰেপ্তাৰ আৰু বি চি চি আই ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্ৰকাশ। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো পুনৰ বিবেচনা কৰি এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষা লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ৰাইজৰ মতামতৰ ভিত্তিত অহা 2-3 দিনৰ ভিতৰত সমগ্ৰ বিষয় বিবেচনা কৰি চৰকাৰে সিদ্ধান্ত ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও সম্প্ৰতি 26খন জিলাৰ প্ৰায় 14 লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়া 83টা ৰাজহ চক্ৰৰ 2545খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 39 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত 84জন লোকে প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় জল আয়োগে জনোৱা মতে যোৰহাটৰ নিমাতীঘাট, শোণিতপুৰৰ তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ, ডিব্ৰুগড়ৰ চেনিমাৰীত বুঢ়ীদিহিং, শিৱসাগৰৰ নঙলামুৰা ঘাটত দিচাং, কৰিমগঞ্জত কুচিয়াৰা আৰু তিনিচুকীয়া মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বৰ্তমান 299টা আশ্ৰয় শিবিৰত 41,000তকৈ অধিক লোকে আশ্ৰয় লৈ আছে। NDRF, SDRF, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নগাঁও জিলা বান পৰিস্থিতি জটিল হৈ আছে। জিলাখনত 20,612টি শিশুসহ প্ৰায় 79,000 লোক ক্ষতিগ্ৰস্ত হৈছে। এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 10টা গড়সহ 174টা জীৱ জন্তু প্ৰাণহানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও 46টা বন শিবিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে। ধুবুৰী জিলা বান পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ বহু অঞ্চল প্লাৱিত কৰিছে। বিলাসীপাৰাৰ হাতীপুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো বিদ্যালয় বানৰ কবলত আছে। তদুপৰি চৰ অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। জিলাখনৰ প্ৰায় সকলো নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰাত চৰ অঞ্চলত বানে বিস্তৰ ক্ষতি কৰিছে। ইফালে কৰিমগঞ্জ জিলাত আজি বানাক্ৰান্ত লোকে আশ্ৰয় লৈ থকা শিবিৰটো ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বানাক্ৰান্ত ক্ষয় ক্ষতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব। আনহাতে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ কমিছে যদিও বিপদসীমাৰ ওপৰে বৈ থকাৰ বাবে যোৰহাট নিমাতীঘাটৰ বুলহেড নম্বৰ 1ত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলে নৈশ পহৰাৰ ব্যৱস্থা কৰিছে। গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত শিমলি টোলাত কালি নাও দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 2জন সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি 20জন লোক নাৱেৰে উভতি অহাৰ সময়ত নাওখন পানীত বুৰ যায়, ফলত 5জন লোক সন্ধানহীন হয়। 3জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে প্ৰসেনজিৎ সাহা, সুজন মালাকাৰ আৰু জিৎ কৰ্মকাৰ নামৰ লোককেইজনক চিকিৎসকে মৃত ঘোষণা কৰে। সন্ধানহীন আন 2জন লোকৰ সন্ধানত SDRFএ অভিযান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড'নৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নৰ মন্ত্ৰালয়ৰ বিষয়াবৰ্গ, উত্তৰ পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ পূব পৰিষদৰ আৰু অন্য বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আম্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক চাৰিদিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্যায়ালয়ে শিশু আম্মহত্যাৰ ঘটনা অতি গুৰুতৰ বিষয় বুলি উল্লেখ কৰি কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালকালয়ক এনে ঘটনা প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা লবলৈ আহান জনায়। ৰাজ্য চৰকাৰে মাতৃ পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া কৰ্মচাৰী পিতৃ মাতৃ শাহু শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটি ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ 6 আৰু 8 নৱেম্বৰত এই ছুটি প্ৰদান কৰিব। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে 9 আৰু 10 নৱেম্বৰত বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটিৰ সুবিধা লাভ কৰিব। আনহাতে বিষয়া কৰ্মচাৰীসকলে পিতৃ মাতৃ আৰু শাহু শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো সময়ত এই ছুটিৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক 10 দিনৰ বাবে CBI জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখীয়াৰ সৈতে যোগসূত্ৰ আছে। সঞ্জীৱ মুখীয়া 2 দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিৰ গ্ৰেপ্তাৰে CBIক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়ালৈকে ঝাৰখণ্ডৰ হাজাৰীবাগৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উপ প্ৰধান শিক্ষকসহ 12 জন লোকক গ্ৰেপ্তাৰ কৰিছে। CBI আৰু বিভিন্ন ৰাজ্য আৰক্ষীয়ে নীটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনাৰ সৈতে জড়িত এই চক্ৰ তদন্ত কৰি আছে। CBIয়ে এই ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে 6খন এজাহাৰ ৰুজু কৰিছে।
হোংগে পাৰম্পৰিক সাক্ষ্য ভাৰতীয় সাক্ষ্য অধিনিয়ম মতলব নয়া কানুন 1 জুলাই ছে লাগু আজাদ ভাৰত কে আপনে কানুন
তাৰিখ পৰ তাৰিখ যুগ কা হো গয়া অন্ত ন্যায়িক প্ৰক্ৰিয়া কে লিয়ে সময় সীমা তয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 1 জুলাই ছে লাগু আজাদ ভাৰত কে আপনে কানুন।
শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিজেপিয়ে কৈছে যে 2014ৰ পৰা 2023 চনলৈ বিগত 10 বছৰ দেশত 12 কোটি 50 লাখ কৰ্মসংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কৰ্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 2004 আৰু 2014ৰ মাজৰ সময়ছোৱাত UPAৰ শাসনকালত মাত্ৰ 2 কোটি 90 লাখ কৰ্মসংস্থাপন সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনৈতিক ইচ্ছা শক্তিৰ সৈতে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নিপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমাবলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰববীসকলে কৈছে যে প্ৰাক্তন অগ্নিবীৰসকলে বয়সৰ ঊৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰীৰিক দক্ষতা পৰীক্ষা নাথাকিব। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা গিল্ডৰ সভাপতি বীৰেন সিংহই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিষ্ঠানটোৱে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলনা কুমাৰ ভট্টাচাৰ্যক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। বিয়লি দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পিছত আৰম্ভ হোৱা মূল কাৰ্যসূচীৰ ভিতৰত মুকলি সভা, চিত্ৰ প্ৰদৰ্শনী, দুৱাৰ উন্মোচন, মুখপত্ৰ চিহ্ন উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে তপন বৰদলৈ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহো প্ৰদান কৰা হয়। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম তিনি মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংসদক শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেলথ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটোখণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আম্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ সূচী প্ৰকাশ কৰিছে। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 26, 27 আৰু 29 জুলাইত হ'বলগীয়া টি টুৱেণ্টি খেলেৰে এই ভ্ৰমণ আৰম্ভ হ'ব। ইয়াৰ পাছতে দলটো 1, 4 আৰু 7 আগষ্টত কলম্বোৰ আৰ প্ৰেমাদাসাৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত তিনিখন এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় ক্ৰিকেট দলটো 22 জুলাই শ্ৰীলংকাত উপস্থিত হ'ব। নৱনিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত এই ভাৰতৰ প্ৰথম শৃংখলা হ'ব। অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। কোকৰাঝাৰত অহা 30 জুলাইৰ পৰা 25 আগষ্টলৈ 133 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই উপলক্ষে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ 5খন জিলাতে ট্ৰফী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এই অভিযানৰ অংশ হিচাপে আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুৰান কাপ ট্ৰফী ভ্ৰমণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া এখন প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ষষ্ঠ আয়ুৰ্দানা আন্তঃৰাষ্ট্ৰীয় ফিডেৰ ৰেটিং দৌৰৰ প্ৰতিযোগিতাৰ কালি তৃতীয় দিনা চতুৰ্থ ৰাউণ্ডৰ অন্তত 7গৰাকী খেলুৱৈয়ে সম্পূৰ্ণ 4 পইণ্ট অৰ্জনেৰে যৌথভাৱে শীৰ্ষস্থানত আছে। অন্ধ্ৰপ্ৰদেশৰ শীৰ্ষ বাছনি কৌশল, অসমৰ তৃতীয় বাছনি ধ্ৰুপদ কাশ্য, চতুৰ্থ বাছনি অভিলেশ চৰকাৰ, অজয় কুমাৰ ৰায়, পুডুচেৰীৰ উমা শংকৰ, পশ্চিমবংগৰ ছেণ্ড উজেইন আৰু আয়ুষ দাসে 4 পইণ্ট লাভ কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চমু অৱলোকন ৰত্ন দাসৰ পৰা।
20 শতিকাৰ পঞ্চম দশকত ঘেঁহুৰ সৈতে আমেৰিকাৰ পৰা ভাৰতলৈ অহা বিষাক্ত পাৰ্থেনিয়ামে চানিছে অসম শীৰ্ষক শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত এটি বাতৰি প্ৰকাশ কৰিছে। প্ৰাক বাজেট সমীক্ষাত প্ৰধানমন্ত্ৰী, নিয়োগ সৃষ্টি বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিত গুৰুত্ব মোদীৰ শীৰ্ষক শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। এ পি এছ চিৰ আৰ্হি অনুসৰি নহয় পূৰ্বৰ আৰ্হিতেই হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি শীৰ্ষক শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ প্ৰতিবেদনত উন্মোচিত নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ, সৰ্বাধিক কৰ্মসংস্থাপনহীনতাৰ ভাৰাক্ৰান্ত অসমৰ স্থান 13 নম্বৰত। এই সন্দৰ্ভত এটি তথ্যনিৰ্ভৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। 2005 চনৰ পাছত নিযুক্তি পোৱাসকলেহে নতুন পেঞ্চন নীতিৰ অধীনত লাভ কৰিব অৱসৰকালীন সা সুবিধা। এই প্ৰসংগত অসমীয়া খবৰ কাকতে এটি বাতৰি প্ৰকাশ কৰিছে। গোটখাৰ ভয়ংকৰ হাতোৰাত বন্দী অসম শীৰ্ষক শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটি তথ্যনিৰ্ভৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গোৱালপাৰাত নাওডুবি 5 যুৱকৰ মৃত্যুৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্বিতীয়টো বানৰ পিছত তৃতীয় বানৰ বাবে তৎপৰ থাকিবলৈ সংশ্লিষ্ট বিভাগসমূহলৈ মুখ্যমন্ত্ৰীৰ আহানৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ডোনাৰ মন্ত্ৰীৰ অসম ভ্ৰমণৰ বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে মুইট কেলেংকাৰী, মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ, ৰাজ্যৰ উপ নিৰ্বাচনৰ তৎপৰতা, ডিব্ৰুগড়ত দলবদ্ধ প্ৰহাৰত যুৱকৰ মৃত্যু, সত্ৰীয় সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ ভৱানন্দ গোস্বামীৰ মৃত্যু, ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা পূৰ্ব নিয়ম অনুসৰি অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্য বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৬খন জিলাত প্ৰায় ১৪ লাখ লোক সম্প্ৰতি বানৰ কবলত। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজিৰে পৰা অসম আৰু মেঘালয় ভ্ৰমণ আৰু বিচিচিআই ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকাৰ ভ্ৰমণৰ সূচী প্ৰকাশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।